যাত্ৰা পুস্তক 19 অধ্যায়। ঈশ্বৰে ব্যৱস্থাৰ অৰ্থে লোকসকলক যুগুত কৰোৱা। ইজৰাইলৰ লোকসকল তৃতীয় মাহত মিছৰ দেশৰ পৰা ওলাই যোৱাৰ পাছত সেইদিনাই তেওঁলোক চিনয় মৰুভূমি আহি পালে। তেওঁলোকে ৰফিডিমৰ পৰা যাত্ৰা কৰি চিনয় মৰুভূমিলৈ অহাৰ পাছত মৰুভূমিত পৰ্বতৰ সন্মুখত তম্বু তৰিলে। মুচি ঈশ্বৰৰ ওচৰলৈ উঠি গ'ল। জিহুৱাই পৰ্বতৰ পৰা তেওঁক মাত লগাই ক'লে, তুমি জাকুবৰ বংশক আৰু ইজৰাইলী লোকসকলক নিশ্চয়কৈ কোৱা, মই মিছৰীয়া লোকসকললৈ যি কৰিলোঁ আৰু কেনেকৈ কোৰৰ পক্ষীৰ ডেউকাৰ দ্বাৰাই তোমালোকক মোৰ ওচৰলৈ আনিলোঁ, এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্ৰাপ্ত লোক হ'বা, কাৰণ সমুদায় পৃথিৱী মোৰেই। মোৰ বাবে তোমালোক ৰাজকীয় পুৰোহিত আৰু পবিত্ৰ জাতি হ'বা। এই সকলো কথা তুমি ইজৰাইলী লোকসকলক ক'ব লাগে। সেয়ে মুচিয়ে আহি লোকসকলৰ পৰিচাৰকসকলক মাতিলে। জিহুৱাই তেওঁক দিয়া সকলো আজ্ঞা তেওঁলোকৰ আগত প্ৰকাশ কৰিলে। সকলো লোকে একেলগে উত্তৰ দি ক'লে, জিহুৱাই যি কৈছে সেইবোৰ আমি কৰিম। তেতিয়া মুচিয়ে জিহুৱাৰ আগত লোকসকলে কোৱা কথা জনালে। জিহুৱাই মুচিক ক'লে, মই ঘন মেঘৰ মাজত তোমাৰ ওচৰলৈ আহিম, আৰু মই যেতিয়া তোমাৰ লগত কথা পাতিম, তেতিয়া যেন লোকসকলে সেই কথা শুনিবলৈ পায় আৰু তোমাকো যেন তেওঁলোকে সদায় বিশ্বাস কৰিব পাৰে। তেতিয়া মুচিয়ে জিহুৱাৰ আগত লোকসকলৰ কথা ক'লে। জিহুৱাই মুচিক ক'লে, লোকসকলৰ ওচৰলৈ যোৱা, আজি আৰু কাইলৈ তেওঁলোকক পবিত্ৰ কৰিবা আৰু তেওঁলোকক নিজৰ কাপোৰ ধুই মই অহাৰ বাবে তেওঁলোকক যুগুত কৰা। তৃতীয় দিনৰ বাবে প্ৰস্তুত হোৱা। তৃতীয় দিনৰ দিনা মই জিহুৱা চিনয় পৰ্বতলৈ নামি আহিম। তুমি লোকসকলৰ বাবে পৰ্বতৰ চাৰিওফালে সীমা নিৰূপণ কৰা। তেওঁলোকক কোৱা, সাৱধান হওক, আপোনালোক পৰ্বতৰ ওপৰলৈ উঠি নাযাব আৰু তাৰ সীমাও স্পৰ্শ নকৰিব। যিজনে পৰ্বত স্পৰ্শ কৰিব তেওঁ অৱশ্যে প্ৰাণদণ্ড দিয়া হ'ব। সেই লোকক কোনেও হাতেৰে স্পৰ্শ নকৰিব, তাৰ পৰিৱৰ্তে তেওঁলৈ শিল দলিওৱা হ'ব বা কাঁড় মৰা হ'ব। পশুৱেই হওক বা মানুহেই হওক, তেওঁ নিশ্চয় মৃত্যুদণ্ড পাব। যেতিয়া দীঘলকৈ শিঙা বাজিব, তেতিয়া তেওঁলোক পৰ্বতৰ নামনিলৈ নামি আহিব। তেতিয়া মুচিয়ে পৰ্বতৰ পৰা লোকসকলৰ ওচৰলৈ নামি আহিল। তেওঁ লোকসকলক পবিত্ৰ গীত কৰিলে আৰু তেওঁলোকে নিজৰ নিজৰ কাপোৰবোৰ ধুলে। তেওঁ লোকসকলক ক'লে, আপোনালোক তৃতীয় দিনৰ বাবে যুগুত হওক আৰু আপোনালোকৰ ভাইজা ওচৰলৈ নাযাব। তৃতীয় দিনা ৰাতিপুৱা মেঘগৰ্জন, বিজুলী, পৰ্বতৰ ওপৰত ঘন মেঘ আৰু উচ্চ শিঙাধ্বনি হ'ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে। মুচিয়ে ঈশ্বৰক লগ ধৰিবলৈ লোকসকলক তম্বুৰ পৰা উলিয়াই আনিলে আৰু তেওঁলোক পৰ্বতৰ নামনিত থিয় হ'ল। জিহুৱা চিনয় পৰ্বতৰ ওপৰলৈ অগ্নিত নামি অহাত গোটেই পৰ্বত ধোঁৱাময় হ'ল আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল। সেয়ে গোটেই পৰ্বত বৰকৈ কঁপিব ধৰিলে। শিঙাৰ উচ্চধ্বনি যেতিয়া ক্ৰমে ক্ৰমে বাঢ়ি গ'ল, তেতিয়া মুচিয়ে কথা ক'লে আৰু ঈশ্বৰে আকাশী বাণীৰে তেওঁক উত্তৰ দিলে। এইদৰে জিহুৱা চিনয় পৰ্বতৰ ওপৰলৈ নামি আহিল আৰু মুচিক ওপৰলৈ মাতিলে। সেয়ে মুচি উঠি গ'ল। জিহুৱাই মুচিক ক'লে, লোকসকলে মোক চাবৰ বাবে যেন সীমা লংঘন কৰি নাহে আৰু তেওঁলোকৰ অনেক লোক যেন বিনষ্ট নহয়, সেইবাবে তুমি নামি গৈ তেওঁলোকক সাৱধান কৰা। যি পুৰোহিতসকল মোৰ ওচৰলৈ আহে তেওঁলোকক পৃথক কৰা, জিহুৱাই যেন তেওঁলোকক আক্ৰমণ নকৰে, সেইবাবে তেওঁলোকে নিজকে পবিত্ৰকৃত কৰক। মুছিয়ে জিহুৱাক ক'লে, লোকসকল চিনয় পৰ্বতৰ ওপৰলৈ আহিব নোৱাৰে, কাৰণ আপুনি আমাক আজ্ঞা কৰিছে, বিশেষভাৱে জিহুৱাৰ গৌৰৱৰ অৰ্থে পৰ্বতৰ সীমাৰ নিৰূপণ কৰি তাক পবিত্ৰ কৰিবলৈ। তেতিয়া জিহুৱাই মুছিক ক'লে, তুমি পৰ্বতৰ পৰা নামি যোৱা আৰু হাৰুণক তোমাৰ লগত লৈ আহা, কিন্তু পুৰোহিত আৰু লোকসকলক সীমাৰ অতিক্ৰম কৰিব নিদিবা, নহ'লে মই তেওঁলোকক আক্ৰমণ কৰিম। সেয়ে মুছিয়ে লোকসকলৰ ওচৰলৈ নামি গ'ল আৰু তেওঁলোকৰ আগত সেই কথা ক'লে।